এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ অংশ হিচাপে অহা মাহত এজন ভাৰতীয় মহাকাশচাৰীৰে সৈতে এখন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ যোৱা 11 এপ্ৰিলত অন্ত পৰা সপ্তাহটোত 156 কোটি ডলাৰ বৃদ্ধি হৈ 67,780 কোটি ডলাৰতকৈও অধিক হৈছে। ছত্তীশগড়ৰ সুকমা জিলাত আজি মহিলাসহ মুঠ 20 জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। কেন্দ্ৰীয় চৰকাৰে আজি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নতুনকৈ সচিব নিযুক্তি দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আজি পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। মহাকাশ যাত্ৰাত আকৌ এবাৰ ইতিহাস সৃষ্টিৰ বাবে ভাৰত সাজু হৈছে। এজন ভাৰতীয় মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ অংশ হিচাপে অহা মাহত মহাকাশযানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। ভাৰতীয় বায়ুসেনাৰ দলীয় কেপ্টেইন শুভাংশু শুক্লাই সমাগত এক্সিয়ম মহাকাশ অভিযান X4ত ভাগ ল'ব। মহাকাশ বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই কথা ঘোষণা কৰি কয় যে এই অভিযানৰ জৰিয়তে ভাৰতে নিজৰ মহাকাশ যাত্ৰাত এটা উল্লেখযোগ্য অধ্যায় ৰচনা কৰিবলৈ সাজু হৈছে। অনাগত সময়ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছত ডঃ সিঙে সমাগত মানৱ মহাকাশ ভ্ৰমণ আৰু ইছৰোৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা আৰু গগনযানৰ দৰে প্ৰকল্পসমূহৰ কৌশলগত গতিশীলতাই মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্ব নেতা হোৱাৰ বাবে ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই প্ৰচেষ্টাসমূহ কেৱল বিজ্ঞানসন্মতই নহয় বৰঞ্চ আৰু অধিক উন্নত তথা আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীৰ সৈতেও সংলগ্ন। যোৱা 11 এপ্ৰিলত অন্ত পৰা সপ্তাহটোত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ 156 কোটি ডলাৰ বৃদ্ধি হৈ 67,780 কোটি ডলাৰতকৈও অধিক হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা সাপ্তাহিক পাৰিসাংখ্যিক তথ্য অনুসৰি যোৱা সপ্তাহত ভাণ্ডাৰৰ এটা প্ৰধান উপাদান বিদেশী মুদ্ৰাৰ পৰিমাণ 892 নিযুত ডলাৰ বৃদ্ধি হৈ প্ৰায় 5,750 কোটি ডলাৰ হয়গৈ। সোণৰ ভাণ্ডাৰ 638 নিযুত ডলাৰ বৃদ্ধি হৈ 7,999 কোটি ডলাৰতকৈও অধিক হৈছে। ছত্তীশগড়ৰ সুকমা জিলাত আজি 9 গৰাকী মহিলাসহ মুঠ 20 জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। এই মাওবাদী কেইজনৰ বাবদ 40,50,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। আৰক্ষী আৰু CRPFৰ জ্যেষ্ঠ বিষয়াৰ ওচৰত এই মাওবাদী কেইজনে আত্মসমৰ্পণ কৰে। ছত্তীশগড় ৰাজ্য চৰকাৰৰ পুনৰ্বাসন নীতিৰ অধীনত আত্মসমৰ্পণ কৰা আটাইকেইজন মাওবাদীৰ প্ৰতিজনকে 50,000 টকাৰ উদগনিমূলক ধনৰাশি প্ৰদান কৰা হৈছে। খ্ৰীষ্টান বসতিপ্ৰধান মিজোৰাম ৰাজ্যৰ সকলো প্ৰান্ততে ধৰ্মীয় উৎসাহেৰে আজি গুড ফ্ৰাইডে উদযাপন কৰা হয়। ৰাজধানী আইজলত অনুষ্ঠিত এই বিশেষ গুড ফ্ৰাইডেৰ গণসমাৰোহত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গীৰ্জাৰ ছাৰ্ভিচ, প্ৰাৰ্থনা, উপাসনা আৰু শুভ বাৰ্তাৰ কেৰল পৰিৱেশন কৰে। প্ৰতিবছৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে যীশুখ্ৰীষ্টৰ ক্ৰুচবিদ্ধকৰণ আৰু তেওঁৰ মৃত্যুক স্মৰণ কৰি গুড ফ্ৰাইডে পালন কৰি আহিছে। বাইবেল অনুসৰি মানৱ জাতিক সকলো পাপৰ পৰা ৰক্ষা কৰি ভগৱানৰ সৈতে সম্পৰ্ক পুনৰ উদ্ধাৰৰ বাবে 33 খ্ৰীষ্টাব্দত পণ্টিয়াছ পিলেটৰ শাসনকালত যীশুখ্ৰীষ্টক ক্ৰুচবিদ্ধ কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত দেশখনৰ বিদেশ উপমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে কুৱালালামপুৰত আজিৰে পৰা অনুষ্ঠিত মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সন্থাৰ মেলাত শ্ৰীমাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত দেশৰ উত্তৰ পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আছিয়ান পৰ্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী 2025ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ লৈছে। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰীৰ ব্যৱসায়িক নেতা আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা বছৰ অনুষ্ঠিত একবিংশ ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত এই বছৰৰ ভাৰত আছিয়ান পৰ্যটন বৰ্ষ পালনৰ পৰিকল্পনা কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে আজি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত সচিব নিযুক্তি দিছে।
অৰবিন্দ শ্ৰীবাস্তৱক বিত্ত মন্ত্ৰালয়ৰ ৰাজহ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ত সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সমীৰ কুমাৰ সিনহাক অসামৰিক বিমান পৰিবহণ বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান বৈদেশিক বাণিজ্যৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সন্তোষ কুমাৰ সাৰংগীক নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। নিকুঞ্জ বিহাৰী ধালক সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। শ্ৰীমদ ভাগৱত গীতা আৰু ভৰতমুনিৰ নাট্যশাস্ত্ৰক ইউনেস্কোৰ বিশ্ব স্মৃতি পঞ্জীয়নত অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সামাজিক মাধ্যমত এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে ইয়াৰ জৰিয়তে ভাৰতৰ শাশ্বত জ্ঞান আৰু বৰ্ণাঢ্য সংস্কৃতিয়ে বিশ্ব স্বীকৃতি লাভ কৰিলে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে গীতা আৰু নাট্যশাস্ত্ৰই শতিকাজুৰি ভাৰতীয় সভ্যতাক উদ্বুদ্ধ কৰি আহিছে আৰু এই গ্ৰন্থ দুখনত নিহিত থকা শিক্ষা তথা দৰ্শনে জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে। বিশ্বজুৰি আজি বিশ্ব ঐতিহ্য দিৱস উদযাপন কৰা হৈছে। এই দিৱসক আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু কীৰ্তিস্থল হিচাপে জনা যায়। এই বছৰ বিশ্ব ঐতিহ্য দিৱসৰ বিষয়বস্তু হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু বিবাদৰ পৰা ভাবুকি অহা ঐতিহ্য। বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সংৰক্ষণ আৰু সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰতি বছৰে 18 এপ্ৰিলত এই দিৱস উদযাপন কৰা হয়। বিগত বছৰসমূহত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ভাৰতৰ স্থিতি উন্নত হৈ উঠা পৰিলক্ষিত হৈছে। এই তালিকাত ভাৰতৰ 43টা স্থান অন্তৰ্ভুক্ত হৈ আছে আৰু 62টা স্থান এতিয়াও ইউনেস্কোৰ সম্ভাৱ্য তালিকাত মনোনীত হৈ আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত 1983 চনত আগ্ৰা কিল্লাৰ অন্তৰ্ভুক্তিৰ পাছত তাজমহল, অজন্তা আৰু ইলোৰা গুহাৰ অন্তৰ্ভুক্তিৰে ভাৰতৰ এই যাত্ৰাৰ আৰম্ভণি হৈছিল। এই স্থানসমূহক ইতিহাসৰ প্ৰতীক হিচাপে সংৰক্ষণ কৰাই নহয় বৰং আহিবলগীয়া প্ৰজন্মসমূহৰ বাবে শিকনৰ স্থান হিচাপেও সংৰক্ষণ কৰা হৈছে। এই দিৱস উপলক্ষে আজি ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন তথা স্থানসমূহ দৰ্শনৰ বাবে জনসাধাৰণৰ প্ৰৱেশ বিনামূলীয়া কৰিছে। জাম্বিয়াত মাংকিপক্সত আক্ৰান্ত লোকৰ সংখ্যা 49লৈ বৃদ্ধি পাইছে। মুছিংগা প্ৰদেশৰ এম্পিকা জিলাত কালি এটি 10 বছৰীয়া শিশু এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। স্বাস্থ্যমন্ত্ৰী এলিজা মুছিমাই প্ৰকাশ কৰা অনুসৰি দেশখনত যোৱা 2-15 এপ্ৰিলৰ ভিতৰত এই ৰোগত আক্ৰান্তৰ 13টা নতুন তথ্য তালিকাভুক্ত কৰা হৈছে। দেশৰ 10খন প্ৰদেশৰ ভিতৰত 6খনতে ভালেমান লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। ইপিনে দেশখনত যোৱা দুসপ্তাহত নতুনকৈ 18জন লোক কলেৰাত আক্ৰান্ত হোৱাৰ পাছত এই ৰোগত মুঠ আক্ৰান্তৰ সংখ্যা 490লৈ বৃদ্ধি পাইছে। 480জন লোক ৰোগমুক্ত হৈছে যদিও আন 9জন লোকৰ মৃত্যু হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুয়োটা দলে 6খনকৈ খেলৰ পৰা বৰ্তমান 8 পইণ্টকৈ লাভ কৰি আছে। অৱশ্যে উন্নত ৰান ৰেটৰ বাবে পইণ্ট তালিকাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু তৃতীয় স্থানত আৰু পঞ্জাব কিংছ চতুৰ্থ স্থানত আছে। ছৌদি আৰৱৰ দাম্মামত চলি থকা 18 বছৰ অনুৰ্ধ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ তৃতীয় দিনা আজি ল'ৰাৰ শ্বটপুট শিতানত 16বছৰীয়া নিশ্চয়ে ৰূপৰ পদক লাভ কৰে। ব্যক্তিগত সৰ্বোচ্চ প্ৰদৰ্শনেৰে 19.59 মিটাৰ শ্বটপুট দলিয়াই তেওঁ এই প্ৰতিযোগিতাত দ্বিতীয়টো পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে যোৱা মাহত কৰা নিশ্চয়ৰ ব্যক্তিগত সৰ্বোচ্চ প্ৰদৰ্শন আছিল 18.93 মিটাৰ। জৰ্ডানৰ আমানত অনুষ্ঠিত 15 বছৰ আৰু 17 বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতে 56জনীয়া এটা দল প্ৰেৰণ কৰিছে। অলিম্পিক কাউন্সিল অব এছিয়া আৰু নৱগঠিত ৱৰ্ল্ড বক্সিং উভয়ে অনুমোদন জনোৱাৰ পাছত এছিয়ান বক্সিঙে আয়োজন কৰা এইখন হৈছে প্ৰথমখন প্ৰতিযোগিতা। 2024ৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক বিজয়ী ছাহিল দোহান আৰু দেৱাংশক ল'ৰাৰ 17 বছৰ অনুৰ্ধ শাখাত অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে SGSIF 2024ৰ সোণৰ পদক বিজয়ী টিকাম সিঙেও 17 বছৰ অনুৰ্ধ শাখাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ অংশ হিচাপে অহা মাহত এজন ভাৰতীয় মহাকাশচাৰীৰে সৈতে এখন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ যোৱা 11 এপ্ৰিলত অন্ত পৰা সপ্তাহটোত $152 কোটি বৃদ্ধি হৈ 67,780 কোটি ডলাৰতকৈ অধিক হৈছে। ছত্তীশগড়ৰ সুকমা জিলাত আজি মহিলাসহ মুঠ 20জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। কেন্দ্ৰীয় চৰকাৰে আজি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নতুনকৈ সচিব নিযুক্তি দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।